মাৰ্ক অধ্যায় আঠ। সেই সময়ত বহু মানুহৰ এটা দল গোট খালত তেওঁবিলাকৰ খাবলৈ একো নথকাত তেওঁ নিজৰ শিষ্যবিলাকক ওচৰলৈ মাতি তেওঁলোকক ক'লে,
এই লোকসমূহলৈ মোৰ মৰম লাগিছে, কিয়নো তেওঁবিলাক মোৰ লগত আজি তিনিদিন আছে আৰু তেওঁবিলাকৰ খাবলৈ একো নাই, আৰু মই যদি তেওঁবিলাকক নিজৰ নিজৰ ঘৰলৈ লঘোণে বিদায় দিওঁ তেন্তে বাটত গা ৰহি যাব, কিয়নো তেওঁবিলাক কোনো কোনো দূৰৈৰ পৰা আহিছে।
তেতিয়া তেওঁৰ শিষ্যবিলাকে তেওঁক উত্তৰ দিলে,
কোনে ক'ৰ পৰা অটাবিলাক মানুহক এই নিজন ঠাইত পিঠাৰে তৃপ্ত কৰাব পাৰিব?
তাতে তেওঁলোকক সুধিলে,
তোমালোকৰ কেইটা পিঠা আছে?
তেওঁলোকে ক'লে,
সাতোটা।
তেতিয়া তেওঁ লোকসমূহক মাটিত বহিবলৈ আজ্ঞা দিলে। পাছে তেওঁ সেই সাতোটা পিঠালৈ স্তুতি কৰি ভাগি বিলাই দিবলৈ তেওঁৰ শিষ্যবিলাকক দি আছিল। তাতে তেওঁলোকে লোকসমূহক বিলাই দিলে, আৰু তেওঁলোকৰ গোটাচাৰেক সৰু মাছো আছিল। তেওঁ সেইবোৰক আশীৰ্বাদ কৰি সেইবোৰকো বিলাই দিবলৈ ক'লে। তাতে মানুহবিলাকে খাই তৃপ্ত হ'ল। পাছে তেওঁলোকে দুখুৰা দুখুৰীৰ অৱশেষখিনিৰে ভৰা সাতোটা পাচি তুলি ল'লে। তেওঁবিলাক 4,000 মানুহ আছিল। পাছে তেওঁবিলাকক বিদায় দি তেতিয়াই তেওঁৰ শিষ্যবিলাকে সৈতে নাৱত উঠি দল মনুঠাৰ অঞ্চললৈ আহিল। তেতিয়া ফৰিচীবিলাকে ওলাই আহি তেওঁৰ পৰীক্ষা কৰি আকাশৰ পৰা কোনো এটা চিন তেওঁৰ পৰা বিচাৰি তেওঁৰে সৈতে বাদ বিবাদ কৰিবলৈ ধৰিলে। তাতে তেওঁ আত্মাত বৰকৈ হুমুনিয়াহ পেলাই ক'লে,
এই কালৰ মানুহবিলাকে কিয় চিন বিচাৰে? মই তোমালোকক স্বৰূপকৈ কওঁ, এই কালৰ মানুহবিলাকক কোনো চিন দিয়া নহ'ব।
পাছে তেওঁবিলাকক এৰি আকৌ নাৱত উঠি সিপাৰলৈ গুচি গ'ল। তেতিয়া শিষ্যবিলাকে পিঠা ল'বলৈ পাহৰিলে, আৰু নাৱত তেওঁলোকৰ লগত এটা পিঠা মাথো নাছিল। এনেতে তেওঁলোকক আজ্ঞা দি ক'লে,
চাবা, তোমালোকে ফৰিচীবিলাকৰ খমিৰ আৰু হেৰোদৰ খমিৰলৈ সাৱধান হ'বা।
তাতে তেওঁলোকে ইজনে সিজনে কোৱা মেলা কৰি ক'লে,
অ, আমাৰ পিঠাই নাই।
যীশুৱে তাকে জানি তেওঁলোকক ক'লে,
তোমালোকৰ পিঠা নোহোৱা হেতুকে তোমালোকে কিয় কোৱা মেলা কৰিছা? হওক, তোমালোকে এতিয়ালৈকে জনা বুজা নাইনে? তোমালোকৰ হৃদয় কঠিন কৰি ৰাখিছানে? চকু থাকোঁতেও নেদেখানে? কাণ থাকোঁতেও নুশুনানে? আৰু মনততো নপৰেনে? মই যেতিয়া 5,000 মানুহৰ মাজত 500 পিঠা ভাঙি দিছিলোঁ, তেতিয়া তোমালোকে দুখুৰা দুখুৰীৰে ভৰাকেইটা পাচিত তুলি লৈছিলা?
তেওঁলোকে ক'লে,
12।
আৰু যেতিয়া 4,000 মানুহৰ মাজত 7 পিঠা ভাঙি দিছিলোঁ, তেতিয়া তোমালোকে দুখুৰা দুখুৰী ভৰা কেইটা পাচি তুলি লৈছিলা?
তেওঁলোকে ক'লে,
7।
তেতিয়া তেওঁলোকক ক'লে,
তেন্তে তোমালোকে এতিয়ালৈকে বুজা নাইনে?
পাছে তেওঁলোক বৈচৈতা গাঁৱলৈ আহিলত মানুহবিলাকে তেওঁৰ ওচৰলৈ এজন অন্ধক আনি তেওঁক চুবলৈ তেওঁক বিনয় কৰিলে। তাতে তেওঁ সেই অন্ধৰ হাতত ধৰি তেওঁক গাঁৱৰ বাহিৰলৈ লৈ গ'ল। পাছে তেওঁৰ চকুত থুই দিলে আৰু গাত হাত দি তেওঁক সুধিলে,
কিবা দেখিছানে?
তেতিয়া তেওঁ চকু তুলি চাই ক'লে,
মানুহবিলাকক দেখা পাইছো, তেওঁবিলাকক গছবোৰৰ নিচিনা দেখিছো, ফুৰি আছে।
তাতে যীশুৱে তেওঁৰ চকুত আকৌ হাত দিলত তেওঁ একেথৰে চাই সুস্থ হৈ সকলোকে স্পষ্টৰূপে দেখিবলৈ পালে। পাছে যীশুৱে তেওঁক নিজৰ ঘৰলৈ পঠাই দি ক'লে,
গাঁওখনত নোসোমাবা।
পাছে যীশু তেওঁৰ শিষ্যবিলাকে সৈতে কৈশৰীয়া ফিলিপিৰ গাঁওবিলাকলৈ ওলাই গ'ল, আৰু বাটতে তেওঁ নিজৰ শিষ্যবিলাকক সুধিলে,
মানুহবিলাকেনো মোক কোন বোলে?
তেওঁলোকে তেওঁক ক'লে,
জোহন বাপ্তাইজক, কিছুমানে এলিয়া,
আৰু আনবিলাকে ভাববাদীবিলাকৰ মাজৰ এজন বুলি কয়।
তেতিয়া তেওঁলোকক সুধিলে,
কিন্তু তোমালোকেনো মোক কোন বোলা?
পিতৰে উত্তৰ দি তেওঁক ক'লে,
আপুনি সেই অভিষিক্ত জনা।
তেতিয়া তেওঁৰ বিষয়ে যেন তেওঁলোকে কাৰো আগত নক'ব, এই নিমিত্তে তেওঁলোকক নিষেধ কৰিলে। আৰু মানুহৰ পুত্ৰই যে অনেক দুখ ভোগ কৰিব আৰু বৃদ্ধসকল, প্ৰধান পুৰোহিত আৰু অধ্যাপকসকলৰ দ্বাৰাই অগ্ৰাহ্য হৈ হত হ'ব আৰু 3 পিছত পুনৰাই উঠিব লাগিব, ইয়াকে তেওঁলোকক শিকাবলৈ ধৰিলে। তেওঁ সেই কথা প্ৰকাশ্যৰূপে ক'লে। তেতিয়া পিতৰে তেওঁক এফলীয়াকৈ নি অনুযোগ কৰিব ধৰিলে। কিন্তু তেওঁ ঘূৰি নিজৰ শিষ্যবিলাকক দেখা পাই পিতৰক অনুযোগ কৰি ক'লে,
মোৰ পাছলৈ গুচি যা চৈতান, তই ঈশ্বৰৰ কথা নাভাবি মানুহৰ কথাহে ভাবিছ।
পাছে তেওঁ নিজৰ শিষ্যবিলাকে সৈতে লোকসমূহক ওচৰলৈ মাতি ক'লে,
কোনোৱে যদি মোৰ পাছত আহিবলৈ ইচ্ছা কৰে তেওঁ নিজকে নিজে দমন কৰক আৰু নিজৰ ক্ৰুজ তুলি লৈ মোৰ পাছে পাছে আহক, কিয়নো যিকোনোৱে নিজৰ প্ৰাণ ৰক্ষা কৰিব খোজে তেওঁ তাক হেৰুৱাব, কিন্তু যিকোনোৱে মোৰ আৰু শুভবাৰ্তাৰ নিমিত্তে নিজৰ প্ৰাণ হেৰুৱায় তেওঁ তাক ৰক্ষা কৰিব, কাৰণ কোনো এজন মানুহে গোটেই জগতখন পাই নিজৰ প্ৰাণ হেৰুৱালে তেওঁৰ কি লাভ, কিয়নো মানুহে আপোন প্ৰাণৰ সলনি কি দিব পাৰে, কাৰণ এই কালৰ ব্যভিচাৰী আৰু পাপী লোকৰ আগত যিকোনোৱে মোত আৰু মোৰ কথাত লাজ পায়, মানুহৰ পুত্ৰ যেতিয়া দূতবিলাকৰ সৈতে তেওঁৰ পিতৃৰ প্ৰভাৱেৰে আহিব তেতিয়া তেওঁ সেই মানুহত লাজ পাব।